ৱাইট নাই 3.5 ৰেড এফ এমৰ মৰ্নিং নম্বৰ ওৱান অফ মেণ্ডি আৰু এই ট্ৰেকটো শুনাৰ লগে লগে এতিয়া সময় হৈ গ'ল আমাৰ আজিৰ এছ এম এছ কণ্টেষ্টৰ আই মিন আমাৰ ক্ৰিকেট কা কিৰা কাটাকিয়া কণ্টেষ্টৰ উইনাৰগৰাকীৰ নাম ঘোষণা কৰাৰ। আজি আমাৰ প্ৰশ্নটি আপোনাৰ কাৰণে প্লে কৰিছিলোঁ অডিঅ' ক্লিপ এটা আৰু সুধিছিলোঁ কোনখন চহৰৰ বিষয়ে কথা কৈ আছিল ইউচুফ পাঠানে এণ্ড দ্য কাৰেক্ট আনচাৰ ৱাজ কলকাতা। ইনফেক্ট বহুতো শুদ্ধ উত্তৰ আহিল আৰু তাৰে মাজৰ পৰা এতিয়া লাকি ড্ৰ কৰাৰ পিছত আমাৰ আজিৰ উইনাৰগৰাকীৰ নাম হেঙলাবাৰীৰ পৰা ৰাহুল দাস। কংগ্ৰেচুলেশ্যনছ, আপুনি লাভ কৰিছে অটোগ্ৰাফ্ড বল এটা আপোনাৰ ফেভৰেট ক্ৰিকেটাৰৰ পৰা। কংগ্ৰেচুলেশ্যনছ ফ্ৰম দ্য এণ্টায়াৰ ৰেড এফ এম টীম। আৰু এয়া আছিলে আমাৰ আজিৰ ক্ৰিকেট কা কিৰা কাটাকিয়া কণ্টেষ্ট।
ৰেড এফ এম ক্ৰিকেট কা কিৰা কাটাকিয়া।
আৰু এতিয়া ইয়াৰ লগে লগে সময় আজিৰ মৰ্নিং নাম্বাৰ ওৱান শ্ব' ইয়াতে সামৰাৰ। লগ পাম আকৌ কাইলৈ আপোনাৰ কাৰণে ছেটাৰডে মৰ্নিং নাম্বাৰ ওৱান। আৰু এতিয়া আহি আছে পাহি লৈ আপোনাৰ কাৰণে মিড ডে মছালা। মমনা গীত হৈছে এটা বঢ়িয়া গানৰ সৈতে আহি আছে মডেল থ্ৰী পৰা আৰু এই গানটো আহি আছে তেৰী ছুকি নজৰ। চ' এনজয় কৰক এণ্ড বাই দ্য টাইম হেভ এ গ্ৰেট এণ্ড ফেণ্টাষ্টিক ফিল্ম ফ্ৰাইডে হেড এণ্ড অফ কৰ্চ নাইট 3.5 ৰেড এফ এম বজাতে।